ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
জীৱনৰ একাবেকা বাটত চলোতে সকলো সময়ত সহায় হবলৈ এয়া আমি লৈ আহিছো বাইবেল শাস্ত্ৰৰ জীৱনময় বাক্য ভক্তিবচন।
এতিয়া আহক বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰক প্ৰশংসা কৰোঁ।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। আমি এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। লগতে আমি এইবুলিও আশা কৰিছো যে আপুনি আমালৈ মাজে সময়ে চিঠি পত্ৰ লিখি আছে। প্ৰিয় শ্ৰোতা, আপুনি চাগে ভাবিছে এই চিঠি পত্ৰ লিখাৰ কথাটো আমিনো সদায় কিয় কওঁ। আচলতে আপোনালোকৰ পৰা পোৱা চিঠি পত্ৰই আমাক আমাৰ কাম কৰি যাবলৈ যথেষ্ট উৎসাহ যোগায়। আমালৈ চিঠি পত্ৰ লিখোঁতে আপোনাৰ সম্পূৰ্ণ নাম আৰু ঠিকনা যেন স্পষ্টকৈ লিখি পঠিয়াই আহকচোন এতিয়া আমি চুটিকৈ প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ প্ৰভু। তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছো। প্ৰাৰ্থনা কৰিছো তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব তুমিয়েই আমাক বুজাই দিয়া, তুমিয়েই আমাক দেখুৱাই দিয়া, তোমাৰ স্পষ্ট মাত আমাক প্ৰত্যেককে শুনিবলৈ দিয়া। অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাৰ লগত থাকি তোমাৰ উপস্থিতি আমাক অনুভৱ কৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়মৰ ইয়ুবৰ বিৱৰণ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। আজি আমি এই ইয়ুবৰ বিৱৰণ পুস্তকখনৰ 21 নম্বৰ অধ্যায়ৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো। আমি 1 নম্বৰ পদৰ পৰা 5 নম্বৰ পদলৈকে পাঠ কৰি দিম 21 নম্বৰ অধ্যায়ৰ। তেতিয়া ইয়ুবে পুনৰাই উত্তৰ কৰি ক'লে, তোমালোকে মন দি মোৰ কথা শুনা, এয়েই তোমালোকৰ সান্তনা হওক, অলপ সহন কৰা, ময়েই কওঁ, মই কোৱাৰ পাছেও তুমি বিদ্ৰোপ কৰি থাকা। মোৰ বেজাৰৰ কথা জানো মানুহৰ আগত, মইনো কিয় অধৈৰ্য নহ'ম? তোমালোকে মোলৈ চাই আচৰিত মানিবা আৰু মুখত হাত দিবা। ইয়ুবক বন্ধু তিনিজনে নানা ধৰণৰ উপদেশ দিছিল আৰু পাকে প্ৰকাৰে এইটো বুজাইছিল যে ইয়ুব মহাপাপী, কিবা গুপুত পাপ আছে আৰু সেই পাপৰ কাৰণে ইয়ুবে ইমানবিলাক শাস্তি পাই আছিল। আৰু প্ৰত্যুত্তৰত ইয়ুবে এনেদৰে ক'বলৈ ধৰিছে। ইয়ুবে বন্ধুসকলক কৈছে, তোমালোকে মোৰ কথা মনোযোগেৰে শুনা আৰু সান্ত্বনা লাভ কৰা। মই মানুহৰ ওচৰত একো গোচৰ নকৰোঁ, কিন্তু মোৰ যি যি ক'বলগীয়া আছে সেই সকলোকে ঈশ্বৰৰ আগতহে ক'ম, তেওঁ মোৰ কথা শুনিব আৰু বুজি পাব। 6 নম্বৰ পদৰ পৰা 10 নম্বৰ পদ, মনত পৰিলেই মই বিহ্বল হওঁ আৰু ত্ৰাসত মোৰ শৰীৰ কঁপে। দুষ্টবোৰ কিয় জীয়াই থাকে, কিয় বৃদ্ধ হয় আৰু ক্ষমতাশালীও হয়? সিহঁতৰ বংশ সিহঁতৰ সন্মুখত সিহঁতৰ লগত থাকে, সিহঁতৰ সন্তান সন্ততিবোৰ সিহঁতৰ চকুৰ আগত স্থিৰে থাকে, সিহঁতৰ ঘৰবোৰ ভয় নোপোৱাকৈ শান্তিৰে থাকে আৰু সিহঁতৰ ওপৰত ঈশ্বৰৰ দণ্ডৰ আঘাতো নপৰে। সিহঁতৰ ভতৰাই সংগম কৰিলে সেয়া নিষ্ফল নহয়। এতিয়া চাওক, ইয়ুবে তেওঁলোকৰ তৰ্ক বিতৰ্কত এই কথাটো আঙুলিয়াই দি বন্ধুসকলৰ যুক্তিত আঘাত আনিবলৈ লৈছে। তেওঁ কৈছে যে দুষ্ট লোকসকলে এই জীৱনত সদায় শাস্তি নাপায়, শাস্তিৰ পৰিৱৰ্তে তেওঁলোকে উন্নতিহে কৰে। দুষ্ট লোকৰ সকলোবিলাক অতি কম বয়সতে নমৰেও, বুঢ়া বয়সলৈ জীয়াই থাকে, সম্পত্তিৰো হানি নহয়, ল'ৰা ছোৱালীবিলাকে সেই সম্পত্তিৰ উত্তৰাধিকাৰী হয়। কেৱল ইমানেই নহয়, আৰু কি কি হয়? 11 পদৰ পৰা 13 পদ, সিহঁতৰ গাই জগে বিনষ্ট নহয়, সিহঁতে নিজ নিজ শিশুবোৰক মেৰৰ জাকৰ দৰে বাহিৰলৈ উলিয়াই নিয়ে আৰু সিহঁতৰ সন্তানবোৰে নাচ বাগ কৰে। সিহঁতে খঞ্জৰি আৰু বিনা বজাই গান কৰে আৰু বাঁহীৰ শব্দত উল্লাস কৰে। সিহঁতে সুখেৰে নিজ নিজ দিন কটায়, পাছে এক নিমিষতে চিউললৈ নামি যায়। আগতে ইয়ুব এজন অলেখ পশুৰ গৰাকী আছিল, সেইকাৰণে তেওঁ কেইটামান কথা আঙুলিয়াই দি কৈছে যে তেওঁৰ লগৰ দুষ্ট লোক অলেখ পশুৰ জাকৰ গৰাকী আৰু তেওঁলোকৰ ডাঙৰ ডাঙৰ পৰিয়াল আছে। তেওঁলোকে গীত গাই আনন্দ কৰে, বিলাসিতাত জীৱন কটায়। অৱশ্যে এদিনাখন তেওঁলোক মৰে আৰু তাতে তেওঁলোকৰ জীৱনৰ সামৰণি পৰা হয়, কিন্তু তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে আকৌ সেই পথেই লয় আৰু তেওঁলোকো মৰিব। কিন্তু কথা হ'ল, এই পৃথিৱীত থকা কালত তেওঁলোকে উন্নতি কৰে। এই কথা দায়ুদেউ কৈছে এইবুলি, মই দেখিবলৈ পাইছো যে দুষ্ট লোক অতি ক্ষমতাশালী হয় আৰু বট গছৰ দৰে সেউজীয়া হৈ দিনক দিনে বাঢ়ি যায়। কিন্তু লগতে এইবুলিও কৈছে যে অৱশেষত ঈশ্বৰে লোকবিলাকৰ বিৰুদ্ধে থিয় হয়। আনকি আজি আমিও দেখিবলৈ পাইছো যে ঈশ্বৰক নমনা বহুতো মানুহ ক্ষমতাশালী ব্যক্তি হৈছে, তেওঁলোকৰ ভাল সুনামো আছে, ৰাজনীতিতো তেওঁলোকৰ যথেষ্ট হাত আছে, কিন্তু তেওঁলোকে সৰ্বসাধাৰণ মানুহৰ দৰে দুখ কষ্ট নাপায়, তেওঁলোকে লাহ বিলাহতেই জীৱন কটায়। এইবোৰে কেতিয়াবা অৱশ্যে আমাৰ মনত চিন্তাৰ উদ্ৰেক কৰে, ইয়ুবকো চিন্তাত পেলাইছিল আৰু সেইকাৰণে তেওঁ কৈছিল যে দুষ্ট লোকে উন্নতি কৰে। 14-15 পদ, তথাপি সিহঁতে ঈশ্বৰক কয়, তুমি আমাৰ পৰা দূৰ হোৱা, কিয়নো আমি তোমাৰ পথ জানিব নোখোজো। সৰ্বশক্তিমান জানানো কোন যে আমি তেওঁৰ সেৱা কৰিম, আৰু তেওঁৰ আগত প্ৰাৰ্থনা কৰিলে বা আমাৰ কি লাভ? এই দুষ্ট মানুহবিলাক ধনী হ'ব পাৰে, কিন্তু তেওঁলোকে ঈশ্বৰক নাজানে আৰু জানিবও নোখোজে, বৰং ইটিকিং কৰি কয় যে তেওঁলোকৰ বাবে ঈশ্বৰৰ কোনো প্ৰয়োজন নাই। ঈশ্বৰে যি দিলেহেঁতেন তাক তেওঁলোকে নিজে আহৰণ কৰি ল'ব পাৰে। 16-17 পদ, চোৱা, সিহঁতৰ মংগল সিহঁতৰ হাতৰ দ্বাৰাই হয়, দুষ্টবোৰৰ মন্ত্ৰণা মোৰ পৰা দূৰ, দুষ্টবোৰৰ প্ৰদীপনো কিমানবাৰ নুমুওৱা হ'ব। কিমানবাৰনো সিহঁতৰ বিপদ সিহঁতলৈ ঘটে, কিমানবাৰনো ঈশ্বৰে নিজ ক্ৰোধত ক্লেশ বিলাই দিয়ে। ইয়োবে কৈছে, মই সেই দুষ্ট লোকৰ শ্ৰেণীত নপৰোঁ, মই তেওঁলোকৰ মাজৰ এজন নহওঁ। দুষ্ট লোকৰ বিষয়ে তোমালোকে যিবোৰ কথা ক'লা সেইবোৰ সত্য হ'ব পাৰে, সত্য হয় যদিও এয়া মোৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। অৱশ্যে দুষ্ট লোকে পোৱা শাস্তি বহু সময়ত সাধুলোকেও পায়। 18-20 পদ, কিমানবাৰ সিহঁত বতাহৰ আগত খেৰৰ নিচিনা আৰু ধুমুহাই উৰাই নিয়া ঘোলাৰ নিচিনা হয়। তোমালোকে কোৱা, ঈশ্বৰে তেওঁৰ সন্তানবোৰলৈ তাৰ অধৰ্ম সাঁচি থয়, সিয়েই ভোগ কৰিবৰ নিমিত্তে তেওঁ তাকেই প্ৰতিফল দিয়ক। তাৰ নিজ চকুৱেই তাৰ সৰ্বনাশ চাওক, আৰু সৰ্বশক্তিমানজনাৰ ক্ৰোধ সিয়েই পান কৰক। ইয়াত ইয়োবে কৈছে যে মৃত্যুৱে কোনো মানুহকেই সন্মান নকৰে। এটা সময় আহে যেতিয়া মৃত্যুৱে দুৱাৰত টুকুৰিয়ায়, সেই সময়ৰ পাছৰ পৰাই দুষ্টলোকে আৰু শান্তি নাপায়। যেতিয়া সুদ বিচাৰৰ সময় আহিব, তেতিয়া দুষ্টলোকে সৰ্বশক্তিমানজনাৰ ক্ৰোধৰ পাত্ৰ পান কৰিব, কিন্তু সেইবুলি তেওঁৰ বন্ধুসকলৰ হিতোপদেশ সদায় সঁচা নহয়। এজন দুষ্টলোকে মদ খাই থাকোঁতে আন এজন ভাল মানুহে তেওঁক দেখা পাইছিল, আৰু তেতিয়া মদ খোৱাজনে লাজ কৰি দেখুৱাইছিল। তেতিয়া আনজনে কৈছিল, লাজ কৰিব নালাগে, যি ইচ্ছা তাকে খোৱা, কাৰণ মৃত্যুৰ পাছত যি ঠাইত যাবা তাত এইবিলাক খাবলৈ নাপাবা। এই পৃথিৱীখনেই হ'ল তোমালোকৰ বাবে উপভোগৰ ঠাই, গতিকে যিমান পাৰা ইয়াত উপভোগ কৰি লোৱা। এই কথাটো একেবাৰে সঁচা। এই পৃথিৱীয়েই হ'ল দুষ্টলোকৰ বাবে শেষ, ইয়াৰ পাছত আৰু তেওঁলোকৰ আশা নাই, আছে মাত্ৰ ঈশ্বৰৰ সুধ বিচাৰ। এই ক্ষেত্ৰত ইয়োব অৱশ্যে একেবাৰে নিশ্চিত আছিল। 30-34 পদ, দুষ্টই বিপদৰ দিনত ৰক্ষা পায় আৰু ক্ৰোধৰ দিনত তাক আঁতৰাই নিয়া হয়, এইবুলি তেওঁবিলাকে কোৱা বিৱৰণ তোমালোকে নাজানানে? তাৰ আচৰণৰ কথা তাৰ মুখৰ আগত কোনে ক'ব, আৰু তাৰ কৰ্মৰ প্ৰতিফল তাক কোনে দিব? তথাপি তাক মৈদামলৈ নিয়া হ'ব আৰু লোকে তাৰ মৈদামত পৰ দি থাকিব, আৰু উপত্যকাৰ চপৰাবোৰ তালৈ লঘু যেন বোধ হয়। যেনেকৈ তাৰ আগেয়ে অলেখ মানুহ গৈছিল, তেনেকৈ তাৰ পাছতো সকলো মানুহ যাব। তেন্তে তোমালোকে কেনে অনৰ্থক সান্তনা দিছা? তোমালোকৰ উত্তৰবোৰ কেৱল মিছাহে। সুদবিচাৰৰ দিন নিশ্চয় আহিবই। ঈশ্বৰে যদি ইচ্ছা কৰে, তেন্তে দুষ্টলোকক ইয়াতেই ৰাখিব পাৰে, কাৰণ ঈশ্বৰ হ'ল দয়ালু আৰু দীৰ্ঘসহিষ্ণু। ঈশ্বৰৰ এই অপেক্ষালৈ চাই আমি সকলোৱেই অনুশোচনাৰে ঈশ্বৰৰ ওচৰলৈ আহিব লাগে, কিন্তু বিচাৰি ফুৰিলে ঈশ্বৰক পোৱা নাযায়। ঈশ্বৰৰ অনুগ্ৰহৰ আকৰ যি যীশুখ্ৰীষ্ট, তেওঁৰ যোগেদি আপুনি ঈশ্বৰক অতি সহজে পাব পাৰে। আনহাতে আপুনি যদি এজন দুষ্ট মানুহো হয়, তথাপি নম্ৰ হলে, নিজকে যদি ঈশ্বৰৰ হাতত শুধাই দিয়ে, তেন্তে ঈশ্বৰে আপোনাৰ সকলো অপৰাধ ক্ষমা কৰিব আৰু মৃত্যুৰ পাছতো আপুনি চিৰস্থায়ী আৰু অনন্ত জীৱন লাভ কৰিব। এই কথা আজি আমি প্ৰতিজনেই অনুভৱ কৰা উচিত। এতিয়া আমি ইলিফজৰ বক্তৃতাৰ বিষয়ে ইয়াৰ পিছৰটো অধ্যায়ত পাওঁ, 1-2 পদ পঢ়িছো। তেতিয়া তৈমনীয়া ইলিফজে পুনৰাই উত্তৰ কৰি ক'লে, মানুহ জানো ঈশ্বৰৰ উপকাৰী হ'ব পাৰে, বাস্তৱিক জ্ঞানো মানুহ নিজৰেহে উপকাৰী হয়। ইলিফজে সোধা এই প্ৰশ্নটোৰ দ্বাৰা এটা কথা স্পষ্টকৈ প্ৰকাশ কৰা হৈছে যে মানুহ ঈশ্বৰৰ কাৰণে কোনো কামৰ নহয়, মানুহ অবিহনেও ঈশ্বৰ সৰ্বেসৰ্বা। সেইকাৰণে আমি কোন আৰু কি কৰিব পাৰিছো তাকে ঈশ্বৰক দেখুৱাবলৈ চেষ্টা কৰাতকৈ আমি ঈশ্বৰক দেখা পাবলৈহে চেষ্টা কৰিব লাগে। 3-4 পদ, তুমি ধাৰ্মিক হলে সৰ্বশক্তিমানজনাৰ কিবা হিত হ'বনে? তুমি সিদ্ধ আচৰণ কৰিলে তেওঁৰ কি লাভ হ'ব? তেওঁলৈ তোমাৰ যি ভয়, তাৰ কাৰণেহে তেওঁ জানো তোমাক অনুযোগ কৰে, তাৰ নিমিত্তেহে জানো তেওঁ তোমাৰ লগত বিচাৰত সোমাব। ইলিফজে ইয়োবক সুধিছে, তুমি নিজকে ইমান ধাৰ্মিক তথা শুদ্ধ আৰু সিদ্ধ বুলি ভাবিছানে যে ঈশ্বৰে তোমাৰ বিচাৰ কৰিবলৈ ভয় কৰিব? এইখিনিতে আমি এটা কথা মনত পেলোৱা উচিত হ'ব যে ঈশ্বৰে কৈছিল যে ইয়োব এজন সিদ্ধ মানুহ। তাৰমানে কোৱা হৈছে যে ইয়োবে নৈবেদ্য উৎসৰ্গা কৰাৰ দ্বাৰা ঈশ্বৰৰ লগত মধুৰ সম্বন্ধ বজাই ৰাখিছিল, আনকি তেওঁ নিজৰ পুঁজিসকলৰ বাবেও বলি উৎসৰ্গা আগবঢ়াইছিল। সেই অৰ্থত তেওঁ সিদ্ধ আছিল। কিন্তু ইয়োবে ঈশ্বৰক কেতিয়াও ভয় কৰা নাছিল। ভয় কৰা হলে ইয়োবে ইমান শাস্তি নিশ্চয় নাপালেহেঁতেন। 5-7 পদ, তোমাৰ দুষ্টতা অধিক নহয়নে? তোমাৰ অপৰাধ অসীম, কিয়নো তুমি অকাৰণে নিজ ভাইৰ পৰা বন্ধক ল'লা আৰু বস্ত্ৰহীনৰ পৰাও বস্ত্ৰ কাঢ়ি ল'লা। তুমি তৃষ্ণাটোৰ লোকক পানী নিদিলা আৰু ক্ষুধাটোৰ লোকৰ আহাৰ আটক কৰিলা। এয়া আমি দেখিবলৈ পাইছো যে ইলিফজে ইয়োবক বৰ নিজ ধৰণে আক্ৰমণ কৰিবলৈ ধৰিছে। ইয়োবক যেতিয়া ছয়তানে আঘাত কৰিছিল, তেতিয়াই তেওঁলোকৰ মাজত কোৱাকৈ আৰম্ভ হৈছিল যে কিবা এটা কাৰণতহে ইয়োবৰ এনেকুৱা অৱস্থা হ'বলৈ পাইছে। কিন্তু তাৰ প্ৰকৃত কাৰণটো উদঘাটন কৰিব পৰা নাছিল। সেইকাৰণে এনেকুৱা লাগে যে তেওঁলোকে চালে বেৰে কোবাই আছে। মুঠতে তেওঁলোকে যিকোনো প্ৰকাৰে ইউবক জগৰীয়া কৰিব বিচাৰিছিল। আনহাতে এইটোও মন কৰকচোন, ইয়াৰ আগতে ইলিফাজে ইউবক কৈছিল যে তেওঁৰ ধাৰ্মিকতা আৰু সিদ্ধতাৰ দ্বাৰা ঈশ্বৰৰ কিবা লাভ হ'বনে, কিন্তু এইবাৰ হলে কৈছে যে তেওঁৰ দুষ্টতা আৰু অপৰাধ অসীম। এইদৰে ইলিফাজে এটাৰ পাছত আনটো অপৰাধৰ কথা ইউবক কৈ গৈ আছে, কিন্তু তাৰ এটাও সত্য নহয়। সেই সকলো মনৰ কল্পনা মাথোন। সেইকাৰণে কোনো এটা কথায়ো ইউবক সহায় কৰিব পৰা নাছিল, বৰং তেওঁক বেছি প্ৰতিবাদী আৰু যুক্তিবাদীহে কৰি তুলিছিল। আনহাতে এইটো সঁচা যে ইউবে যদি নিশ্চিতকৈ জানিছিল যে তেওঁৰ কোনো অপৰাধ নাই, তেন্তে আমিও ভাবিবলৈ বাধ্য হ'ম যে ঈশ্বৰে নিশ্চয় কিবা এটা ভুল কৰিছে আৰু তাৰ বাবে ঈশ্বৰেই দায়ী। তেওঁলোকৰ তৰ্ক বিতৰ্কৰ পৰা ওলাই পৰিছে যে এই দুটাৰ যিকোনো এটা সত্য হ'ব লাগিব। তাৰ পাছতো আকৌ কি কবলৈ লৈছে এই বিষয়ে আঠ নম্বৰ পদৰ পৰা এঘাৰ পদলৈ পঢ়িছোঁ। কিন্তু দেশখন পৰাক্ৰমীজনৰে আছিল আৰু মৰ্যাদাবানজনেই তাত বাস কৰিছিল। তুমি বিধৱাবিলাকক সুদাহাতে বিদায় দিলা আৰু পিতৃহীনবিলাকৰ বাহু ভঙা হ'ল। এই হেতুকে তোমাৰ চাৰিওফালে ফাণ্ড আছে আৰু আকস্মিক ত্ৰাসে তোমাক বিহিবল কৰিছে। তুমি আন্ধাৰ দেখা নাইনে? তোমাক তল নিওৱা ঢল পানী জানো দেখা নোপোৱা? ইলিফাজে অভিযোগ কৰিছে যে এই পদকেইটাত কোৱা আটাইবিলাক অপৰাধ ইউবে কৰিছে আৰু সেই সকলো ঈশ্বৰে দেখা পাইছে আৰু তাৰ ফলস্বৰূপে ইউবে ইমান কষ্ট ভোগ কৰিবলগীয়া হৈছে। বাৰ নম্বৰ পদ, ঈশ্বৰ নিচেই ওখত থকা স্বৰ্গত নাইনে? সকলোতকৈ ওপৰত থকা তৰাবোৰ চোৱা, সেইবোৰ কিমান ওখত আছে? ইলিফাজে কৈছে, ইউব, তুমি ইমানবোৰ অপৰাধ কৰি আছিলা আৰু ভাবিছিলা যে ঈশ্বৰে তোমাক দেখা পোৱা নাই, কিন্তু ঈশ্বৰে সকলো দেখা পাই আছে। তাৰ প্ৰমাণস্বৰূপে তুমি এতিয়া ইমান শাস্তি পাই আছা। গতিকে তেওঁলোকৰ সকলো তৰ্ক বিতৰ্কৰ মূলতেই হ'ল যে ইউবৰ এনে এটি গুপুত পাপ আছে যিটো কোনো মানুহে নাজানিব পাৰে, কিন্তু ঈশ্বৰে জানে। গতিকে ঈশ্বৰে তেওঁৰ ওপৰত সুধ বিচাৰ কৰি এই শাস্তি দিছে। তেৰ আৰু চৈধ্য নম্বৰ পদ, তুমি কৈছা ঈশ্বৰে কি জানে? ঘন মেঘৰ মাজেদি তেওঁ জানো বিচাৰ কৰিব পাৰে? ঘন মেঘে আঁৰ কৰি ধৰাত তেওঁ দেখিবলৈ নাপায়, কেৱল আকাশমণ্ডলত ঘূৰি ফুৰে। ইয়াত ইলিফাজে ইউবক কৈছে, ঈশ্বৰ যিমানেই ওপৰত নাথাকক আৰু তুমি যিমানেই গুপুতে পাপ নকৰা কিয়, ঈশ্বৰে সকলো দেখা পায়, তেওঁৰ পৰা তুমি একো লুকুৱাব নোৱাৰা। পোন্ধৰৰ পৰা ঊনৈশ নম্বৰ পদ, দুৰ্জনবোৰ যোৱা পুৰণি পথকে তুমি ধৰি থাকিবানে? সিহঁতক অকালতে ধৰি নিয়া হৈছিল আৰু সিহঁতৰ ভিত্তিমূল বানপানীয়ে উটাই নিছিল। সেই সময়ত সিহঁতে ঈশ্বৰক কৈছিল, আমাৰ পৰা দূৰ হোৱা, আৰু সৰ্বশক্তিমান জনাই আমাৰ অৰ্থে কি কৰিব পাৰে? তথাপি তেওঁ সিহঁতৰ ঘৰবোৰ উত্তম উত্তম দ্ৰব্যৰে পৰিপূৰ্ণ কৰিছিল। কিন্তু দুষ্টবোৰৰ আলস মোৰ পৰা দূৰ, তাকে দেখি ধাৰ্মিকবিলাকে আনন্দ কৰে আৰু নিৰ্দোষী লোকে সিহঁতক খেজেলিয়াই কয়। এই সকলোবিলাক অনৰ্থক তৰ্ক বিতৰ্কৰ বাহিৰে আন একো নহয়। ইলিফাজে যি কৈ আছে সকলো পুৰণি অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰিয়েই কৈ আছে, তাত নতুনত্ব একো নাই। কিন্তু অৱশেষত তেওঁ এটা নতুন কথা অৱশ্যে কৈছে, সেইটো হৈছে যে তেওঁক এটি সংবাদৰ আহ্বান দিছে আৰু সেইটো গ্ৰহণ কৰিবলৈ কৈছে। কিন্তু সেইটো ইউবৰ কাৰণে নতুন কথা নহয়, কাৰণ তেওঁ ইতিমধ্যেই কৈছে যে তেওঁৰ এজন উদ্ধাৰকৰ্তা আছে আৰু সেইকাৰণে ইউবে কৈছে, মোৰ উদ্ধাৰকৰ্তা এতিয়াও জীয়াই আছে। বিশ আৰু একৈশ পদ, আমাৰ বিৰুদ্ধে উঠাবোৰ নিশ্চয় বিনষ্ট হ'ল আৰু সিহঁতৰ প্ৰচুৰ সম্পত্তি অগ্নিয়ে গ্ৰাস কৰিলে। এতিয়া তুমি তেওঁ এসৈতে পৰিচয় কৰি শান্তি লাভ কৰা, তাকে কৰিলে তোমাৰ মংগল হ'ব। ইলিফাজৰ এইটো এটা আচৰিত আহ্বান। ইউবৰ ক্ষেত্ৰত কিন্তু এইটো প্ৰযোজ্য নহয়, কাৰণ সেই বিস্ময়জনক সত্যত তেওঁ ইতিমধ্যেই উপনীত হৈছে। পৰিত্ৰাণ পোৱা মানুহক পৰিত্ৰাণলৈ আহ্বান কৰা যেনে অৰ্থহীন, ইউবলৈ ইলিফাজৰ আহ্বানো তেনে অৰ্থহীন আছিল। এতিয়া তুমি তেওঁৰ সৈতে পৰিচয় কৰি শান্তি লাভ কৰা বুলি দিয়া পৰামৰ্শটি অতি উত্তম। প্ৰভু যীশুৱেও বাইবেলৰ নতুন নিয়মত আমাক একেদৰে আহ্বান কৰি কৈছে, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। পৌলেও এই একে কথাকে ৰোমিয়া পাঁচ নম্বৰ অধ্যায়ৰ প্ৰথম পদত এনেদৰে কৈছে, এইকাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে। অৱশেষত ইলিফাজে কৈছে যে তাকে কৰিলে ইউবৰ মংগল হ'ব। এই কথাটো ইউবৰ ক্ষেত্ৰত সঁচা আছিল, আমাৰ ক্ষেত্ৰতো একেবাৰে সঁচা। প্ৰভু যীশুৰ লগত যদি আমাৰ পৰিচয় হয় আৰু আমি যদি তেওঁক মানৱ জাতিৰ পৰিত্ৰাতা আৰু উদ্ধাৰকৰ্তা প্ৰভু বুলি চিনি পাওঁ, তেন্তে আমাৰ মংগল হ'ব। এই জীৱনত আৰু মৃত্যুৰ পাছত পৰকালতো আমাৰ মংগল হ'ব। আপুনি বাৰু তেওঁক চিনি পাইছে নে নাই? আৰু যদি চিনি পাইছে তেন্তে কি বুলি চিনি পাইছে? সেইটোহে আচল কথা। 22 আৰু 23 নম্বৰ পদ, তেওঁৰ মুখৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা আৰু তেওঁৰ বাক্যবোৰ তোমাৰ হৃদয়ত ৰাখা। যদি তুমি সৰ্বশক্তিমানজনলৈ ঘূৰা আৰু তোমাৰ তম্বুৰ পৰা অধৰ্ম দূৰ কৰা, তেন্তে তুমি পুনৰাই উন্নতি লাভ কৰিবা। ইয়াতো ইলিফাজে ইউবক উত্তম পৰামৰ্শই দিছে। আমি সকলোৱে আমাৰ সৰ্বশক্তিমান আৰু সৃষ্টিকৰ্তা ঈশ্বৰলৈ ঘূৰিব লাগে, কিন্তু ইউবৰ ক্ষেত্ৰত হ'লে তেওঁ ঈশ্বৰৰ লগতে আছে। মাত্ৰ লেঠাটো হ'ল তেওঁ ঘূৰাই পকাই এটা কথাকে কৈ আছে যে তেওঁৰ হৃদয়ত থকা গুপুত পাপটো স্বীকাৰ কৰক, কিন্তু সেই পাপটো ইউবে বুজিয়েই পোৱা নাই। এইবাৰ 24 পদৰ পৰা 30 পদলৈকে পঢ়িছো। তোমাৰ বহুমূল্য ধন ধূলিত ৰাখা আৰু উফিৰৰ সোণ জুৰিৰ শিলবোৰৰ মাজত পেলোৱা, তাতে সৰ্বশক্তিমান জনা তোমাৰ বহুমূল্য ধন হ'ব আৰু তেওঁ তোমাৰ উজ্জ্বল ৰূপস্বৰূপ হ'ব, কিয়নো তেতিয়া তুমি সৰ্বশক্তিমান জনাত আনন্দ কৰিবা আৰু ঈশ্বৰলৈ মুখ তুলিবা। তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰিলে শুনিব, তাতে তুমি তোমাৰ সংকল্প সিদ্ধ কৰিব। তুমি কোনো বিষয় মনত স্থিৰ কৰিলে সেয়ে তোমালৈ সিদ্ধ হ'ব আৰু তোমাৰ পথত পোহৰ পৰিব। বিপদৰ কালত তুমি কবা উন্নতি হ'ব আৰু অধমুখক তেওঁ নিস্তাৰ কৰিব। তেওঁ নিৰ্দোষী নোহোৱাজনকো উদ্ধাৰ কৰিব, এনেকি সি তোমাৰ হাতৰ পবিত্ৰতাৰ দ্বাৰাই উদ্ধাৰ পাব। ইলিফজে সকলো কথাৰে সামৰণি মাৰি অৱশেষত এই পদকেইটাৰ যোগেদি কৈছে যে ঈশ্বৰ ইউবৰ শত্ৰু, কিন্তু প্ৰকৃততে সেইটো সঁচা নহয়। ঈশ্বৰে ইউবৰ বুলি কিয়? তেওঁ কাৰোৱেই শত্ৰু নহয়। শুভবাৰ্তা প্ৰচাৰ কৰোঁতে আমি এই কথাটো মনত ৰাখিব লাগে আৰু মানুহক বুজাই দিব লাগে যে ঈশ্বৰ আমাৰ কাৰো শত্ৰু নহয়, কিন্তু আমি মানুহবিলাক পাপী। তথাপিতো ঈশ্বৰে আজি জগতৰ প্ৰতি শত্ৰুভাৱ ৰাখি থকা নাই। এই পাপময় জগতৰ লগত ঈশ্বৰ পুনৰ মিলিত হ'ল, গতিকে আমি আজি ঈশ্বৰৰ লগত পুনৰ মিলন হ'বলৈ একো কৰিব নালাগে। যি কৰিবলগীয়া আছিল সেই সকলোখিনি ইতিমধ্যে কৰা হৈ গ'ল। প্ৰভু যীশুৱে ক্ৰুচৰ ওপৰত সেই সকলোখিনি কৰিলে। ঈশ্বৰৰ লগত আমাৰ পুনৰ মিলনৰ কাৰণে প্ৰভু যীশুখ্ৰীষ্টই সকলো কৰিলে। এতিয়া ঈশ্বৰে তেওঁৰ দুবাহু মেলি জগতলৈ বাট চাই আছে আৰু কৈ আছে, তোমাৰ বাবে মই বাট চাই আছো, তুমি মোৰ ওচৰলৈ আহা, কিন্তু তোমাৰ নিজ পথেৰে নহয়, মই তোমাৰ বাবে যি পথ প্ৰস্তুত কৰিছো সেই পথেৰে আহিব লাগিব। সেই পথৰ বিষয়ে যিজনে কৈছে ময়েই বাট সত্যৰ জীৱন, সেইজনৰ যোগেদিহে আহিব লাগিব। এনেকৈ কোৱাজন আন কোনো নহয়, তেওঁ হৈছে স্বয়ং প্ৰভু যীশুখ্ৰীষ্ট। যীশুৱেই কৈছে ময়েই বাট সত্যৰ জীৱন, মোৰ যোগেদি নগ'লে পিতৃ ঈশ্বৰৰ ওচৰলৈ কোনো নাযায়। সেই যীশুখ্ৰীষ্টৰ যোগেদি যদি আপুনি আহে তেন্তে নিশ্চয় আপুনি ঈশ্বৰৰ ওচৰত উপস্থিত হ'বই, কিন্তু ভয়ে ভয়ে নহয়, বৰং মহা আনন্দেৰে উপস্থিত হ'ব পাৰিব। ঈশ্বৰেও আপোনাক আদৰেৰে গ্ৰহণ কৰিব আৰু আত্মিক আশীৰ্বাদেৰে ভৰপূৰ কৰিব। এই কথাটো ইলিফজে ইউবক ভালদৰে বুজাই ক'ব পৰা নাছিল আৰু সেইকাৰণে ইউবে কোনো সহায় বা সান্তনা পোৱা নাছিল। কিন্তু আমি হ'লে আপোনাক একেবাৰে সঠিকভাৱে কৈছো যে আপুনি যদি ঈশ্বৰক লগ পাবলৈ ইচ্ছা কৰে তেনে প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি আহক, তেতিয়া আপুনি ঈশ্বৰক লগ পাব। নহ'লে আকাশৰ তলত আৰু পৃথিৱীৰ ওপৰত এনে কোনো বাট নাই যি বাটেৰে আপুনি ঈশ্বৰক লগ পাব পাৰে। এই কথা আমাক বাইবেলেই শিকাইছে। প্ৰিয় শ্ৰোতা, আপুনি যদি ঈশ্বৰৰ সৈতে মিলিত হ'বলৈ ইচ্ছা কৰে তেন্তে তাৰ উপায় ঈশ্বৰে কৰি ৰাখিছে। সেই মিলনৰ পথ প্ৰভু যীশুখ্ৰীষ্টই যুগুত কৰি ৰাখিছে। আপুনি প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি আহক। এইটোৱেই হ'ল ঈশ্বৰে আমাৰ বাবে নিৰূপণ কৰা একমাত্ৰ পথ। প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি আহক, আপোনাৰ লগত ঈশ্বৰৰ পুনৰ মিলন হ'বই। যীশুৰ পথত আহিবলৈ আপুনি নিজে একো কৰিব নালাগে। আপুনি কেৱল তেওঁক বিশ্বাস কৰি আপোনাৰ ত্ৰাণকৰ্তা বুলি আপোনাৰ হৃদয়ত ঠাই দিয়ক। সেই কাম যদি আপুনি এতিয়ালৈকে কৰা নাই, আজিয়েই নকৰে কিয়? ঈশ্বৰে আমাক সকলোকে আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
যদি লাগে জীৱন
ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.com শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।